প্ৰথম থেছালনিকিয়া দুই অধ্যায় থেছালনিকীত পৌলৰ কাৰ্য। প্ৰিয় ভাইসকল, আপোনালোকে নিজেই জানে যে আপোনালোকৰ ওচৰলৈ আমাৰ যোৱা অৰ্থহীন নহ'ল। আপোনালোকে এই কথাও জানে যে আমি আগেয়ে ফিলিপিন নগৰত অনেক দুৰ্ভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। এতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা ক'বলৈ আমাৰ ঈশ্বৰত সাহ পালোঁ, কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অহুচিতামূলক উদ্দেশ্যৰ পৰাও নহয় বা চলনাযুক্ত নহয়, কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবাৰ্তা জনোৱাৰ ভাৰ দিলে, তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। আপোনালোকে জানে যে আমি কোনোকালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ চলনা কৰি কোনো কথা কোৱা নাই। ঈশ্বৰ ইয়াৰ সাক্ষী। আমি আপোনালোকৰে হওক বা আনৰে হওক কোনো মানুহৰ পৰা পাচনি হিচাপে মান মৰ্যাদা বিচৰা নাই। অৱশ্যে খ্ৰীষ্টৰ পাচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন, মাকে নিজৰ সন্তানক লালন পালন কৰাৰ নিচিনাকৈ আমিও আপোনালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ। এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলোঁ, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ, কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়। ভাই, আপোনালোকে সোঁৱৰণ কৰক, আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে। আপোনালোকৰ কাৰো ওপৰত বোজা নহ'বলৈ আমি দিনে ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ। আপোনালোকৰ দৰে বিশ্বাসীসকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে। আপোনালোকে জানে পিতৃয়ে নিজৰ সন্তানসকলক ব্যৱহাৰ কৰাৰ দৰে আমিও আপোনালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্তনা দৃঢ়ভাৱে দিছিলোঁ, যাতে যিজন ঈশ্বৰে আপোনালোকক ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে সেইজন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন যাপন কৰে। এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ। ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয় কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্ৰহণ কৰিছিল, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে। হে ভাইসকল, যিহুদাত খ্ৰীষ্ট যীশুত ঈশ্বৰৰ যি মণ্ডলীসমূহ আছে, আপোনালোকে সেই মণ্ডলীসমূহৰ অনুকাৰী হ'ল। ইহুদীসকলৰ পৰা তেওঁলোকে যিবোৰ দুখ কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে। ইহুদীসকলে প্ৰভু যীশুক আৰু ভাওবাদীসকলক হত্যা কৰিছিল আৰু তেতিয়া আমাকো তাৰণা কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে। আমি অনা ইহুদীসকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা ক'বলৈ যাওঁতে বাধা আৰোপ কৰে। এইদৰে তেওঁলোকে বাৰে বাৰে পাপ কৰি ঈশ্বৰৰ সীমা পাৰ হৈছে, সেয়ে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে। হে ভাইসকল, মনৰ পৰা নহ'লেও আপোনালোকৰ পৰা কিছুদিনৰ কাৰণে আমি শাৰীৰিকভাৱে আঁতৰত আছোঁ, কিন্তু আপোনালোকৰ মুখ পুনৰ দেখা পাবলৈ আমি অতি উৎসুক হৈ আছোঁ। সেয়েহে আপোনালোকৰ ওচৰলৈ আহিবলৈ অধিক চেষ্টা কৰিছিলোঁ। এইকাৰণে আমি, বিশেষকৈ মই, পৌলে দুই এবাৰ আপোনালোকৰ ওচৰলৈ যাব খুজিছিলোঁ, কিন্তু ছয়তানে আমাক বাধা জন্মালে, কিয়নো আমাৰ প্ৰভু যীশুৰ আগমনৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই যেন আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ'ব। বাস্তৱিকতে আপোনালোকেই আমাৰ গৌৰৱ আৰু আনন্দ।